গুইসেংমু ৰিজম্বা জিগমেৰ বাহিৰেও টাৰ্গে নৰবোৰ জীৱনৰ কাষলৈ কিমান যে তিৰোতা আহিছে তাৰ হিচাপ বৰ সীমা সংখ্যা নাই। কিমান যে ধুনীয়া ধুনীয়া তিৰোতাক সি নগ্ন কৰি চাইছে, দেহৰ সকলো অংশ চুই চুই পিটিকি পিটিকি চাইছে, তাৰো সীমা সংখ্যা নাই। কিন্তু সেই ধুনীয়া তিৰোতাবিলাক তাৰ আগত এই সময়ত শুই থকা তাৰ ক্ষণিক নামেৰে পৰিচিত তিৰোতাজনীৰ দৰে নহয়। তাৰ ওচৰলৈ অহা সেই ধুনীয়া তিৰোতাবিলাকৰ শৰীৰত কোনো স্পন্দন নাই, কোনো প্ৰাণ নাই, কোনো উষ্ণতা নাই, কোনো মাত নাই, কোনো সঁহাৰি নাই। সেই তিৰোতাবিলাক নিৰ্জীৱ, চেঁচা, উমাৰবিহীন, মৌন, প্ৰাণহীন, একো একতা সমাথন। জীয়াই থকা কালত সেই তিৰোতাবোৰ কিমান আকৰ্ষণীয়, প্ৰাণস্পৰ্শী, মুখৰ মৰমীয়াল, যৌন আবেদনপূৰ্ণ, কৰ্মত তন্দুৰী, খঙাল আছিল সি নাজানে। তাৰ ওচৰলৈ সেই শেষ মুহূৰ্তত অহা তিৰোতাসকল অসহায় অৱস্থাত পৰি আহে, কিন্তু তাইহঁতে তাক কোনো কাকতি মিনতি কৰিবলৈ নাহে। তাৰ লগত কথা এষাৰ পাতিম বুলি, ঠাট্টা মস্কৰা ৰং ধেমালি কৰিম বুলি নাহে। তাৰ দৰে মানুহৰ হাতত পৰি তাইহঁত আনন্দিত নহয়, ভয়ত আতংকিতও নহয়, ত্ৰস্তমানো নহয়। এই ধুনীয়া তিৰোতাবোৰে নিজৰ দেহাটোক নিৰ্লিপ্তভাৱে সপিতে তাৰ হাতৰ মুঠিত টণ্ঠিত হ'বলৈ, লপ লপ কৰি এশ আঠ টুকুৰাত বিভক্ত হৈ পৃথিৱীৰ বুকুৰ পৰা নিচিন্ন হৈ যাবলৈ।